নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিয়লি বাতৰি পঢ়িছো পুৰৱ গগৈয়ে। ভাৰতীয় সংবিধানখন কেইটামান অনুচ্ছেদৰ সমষ্টি নহয় বৰং ইয়াৰ প্ৰবন্ধ আৰু শব্দসমূহে চৰকাৰৰ বাবে অতিশয় মূল্য বহন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দিয়া ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত হোৱা আলোচনাৰ উত্তৰত এই কথা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে চৰকাৰখনক পথ নিৰ্দেশনা প্ৰদান কৰিব পৰাকৈ সংবিধানখনক এটা আলোকগৃহ বুলি অভিহিত কৰে। বাবা চাহেব ভীমৰাও আম্বেদকাৰৰ অৱদানসমূহৰ শলাগ লৈ তেওঁ কয় যে দেশৰ সংবিধানে সম্প্ৰতি 75 বছৰ পূৰ কৰাৰ দিশে অগ্ৰসৰ হৈছে। নিজৰ বক্তব্যত শ্ৰীমোদীয়ে সম্প্ৰতি জনসাধাৰণৰ বাবে উৎসৱত পৰিণত হোৱা সংবিধান দিৱস উদযাপনৰ বিৰোধিতা কৰাসকলৰ সমালোচনা কৰে। তেওঁ কয় যে NDA চৰকাৰে তৃতীয় কাৰ্যকালত দৰিদ্ৰতাৰ বিৰুদ্ধে যুঁজ দিয়াটো প্ৰধান লক্ষ্য হিচাপে স্থিৰ কৰিছে। এই লক্ষ্য পূৰণৰ দিশত চৰকাৰে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে কয়। ইয়াৰ বাবে কল্যাণকাৰী আঁচনিসমূহৰ ৰূপায়ণত চৰকাৰে অগ্ৰাধিকাৰ দিব বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে তৃতীয়টো কাৰ্যকালত দেশক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তুলিবলৈ চৰকাৰে বদ্ধপৰিকৰ। দেশৰ জনসাধাৰণে পৰৱৰ্তী 5টা বছৰত ৰাজহুৱা পৰিবহণ ব্যৱস্থাত সুদূৰপ্ৰসাৰী পৰিৱৰ্তন লক্ষ্য কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান যোজনাৰ অধীনত 10 কোটিতকৈ অধিক কৃষক উপকৃত হৈছে আৰু বিগত 6টা বছৰৰ ভিতৰত কৃষকসকলৰ মাজত 3 লাখ কোটি টকাতকৈ অধিক অনুদান বিতৰণ কৰা হৈছে। কোভিড মহামাৰীয়ে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ পাছতো ভাৰতীয় অৰ্থনীতি বিশ্বৰ 5ম স্থানত উপনীত হবলৈ সমৰ্থ হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে প্ৰধানমন্ত্ৰীয়ে বক্তব্য প্ৰকাশ কৰাৰ সময়ত কংগ্ৰেছ, DMK, TMC, আম আদমী পাৰ্টি আৰু আন বিৰোধী সদস্যসকলে দলৰ সদনৰ মজিয়ালৈ উঠি আহি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাত সভাপতি জগদীপ ধনখড়ে তেওঁলোকক নিজ নিজ আসনলৈ উভতি যাবলৈ আহান জনায়। ইয়াৰ পাছত বিৰোধী সাংসদসকলে সদন ত্যাগ কৰে। বিৰোধী সদন ত্যাগৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ নিজে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ শুনিবলৈ সাহস নাই বুলি মত প্ৰকাশ কৰি এই কাৰ্যক তেওঁ উচ্চ সদনৰ প্ৰতি অবৈধ বুলি অভিহিত কৰে। আনহাতে ৰাজ্যসভাৰ সভাপতিগৰাকীয়ে বিৰোধী পক্ষই সদন ত্যাগ কৰা কাৰ্যক লৈ অসন্তুষ্টি ব্যক্ত কৰে। ইয়াৰ পূৰ্বে আজি পুৱা সদন মিলিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱক লৈ হোৱা আলোচনা আৰম্ভ হোৱাৰ পাছতেই UPPL দলৰ সাংসদ ৰণগৌৰ নৰজাৰীয়ে এক্ট্ৰেছ পলিচিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে চৰকাৰৰ এই নীতিয়ে উত্তৰ পূৰ্বাঞ্চললৈ শান্তি কঢ়িয়াই আনিব। মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে ব্যাপক আৰু উন্নয়নৰ মুখ দেখিছে বুলি তেওঁ লগতে মত প্ৰকাশ কৰে। সদনৰ বাবে উত্তৰ প্ৰদেশৰ হাথৰাছত কালি পদপিষ্ট হৈ প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। ইপিনে ৰাজ্যসভাৰ কাৰ্যক্ৰমণিকা আজি অনিৰ্দিষ্টকালৰ বাবে স্থগিত ৰখা বুলি সভাপতি জগদীপ ধনখড়ে ঘোষণা কৰে। অসমত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ 28খন জিলা বানৰ কবলত পৰিছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাৰি কৰা তথ্য অনুসৰি এই জিলাসমূহৰ মুঠ 2208খন গাঁৱৰ 1,34,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ 42,476 হেক্টৰ কৃষিভূমি পানীত বুৰ গৈছে। চৰকাৰ আৰু প্ৰশাসনে স্থাপন কৰা 130টা সাহায্য শিবিৰত 18,459 লোকে আশ্ৰয় গ্ৰহণ কৰিছে। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ বানত 38জন লোকৰ মৃত্যু হৈছে। এতিয়া অসমৰ বান পৰিস্থিতি অত্যন্ত জটিল যদিও প্ৰশাসনে এই পৰিস্থিতিত জনসাধাৰণক সকাহ দিয়াৰ বাবে সকলো প্ৰচেষ্টা লৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ অতি কম সময়ৰ ভিতৰতে জনসাধাৰণ বানৰ সমস্যাৰ পৰা মুক্ত হ'ব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কামৰূপৰ গড়ৰ ভট্টাপাৰা আৰু ৰাণীচাপৰিৰ জনসাধাৰণৰ ওচৰলৈ গৈ বান পৰিস্থিতিৰ ফলত তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বুজ লয়। তেওঁ ৰাজ্যিক প্ৰশাসনৰ ফালৰ পৰা সকলো সাহায্য আগবঢ়োৱা হ'ব বুলি আশ্বাস দিয়ে। কমলাবাৰ মহকুমাৰ অন্তৰ্গত জখলা বন্ধাৰ সমীপৰ হাতীউৰাৰ মথাউৰিটো কালি ব্ৰহ্মপুত্ৰৰ বাহনী পানীয়ে চিঙি নিয়াৰ পাছত উদ্ভৱ হোৱা বান পৰিস্থিতি তদাৰক কৰাৰ বাবে মন্ত্ৰী কেশৱ মহন্ত কলিয়াবৰত বাহৰ পাতি আছে। মন্ত্ৰীগৰাকীয়ে স্থানীয় প্ৰশাসনৰ জৰিয়তে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সাহায্য আৰু বানৰ কবলত পৰাসকলক উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰি তুলিবলৈ মহকুমা প্ৰশাসনক নিৰ্দেশনা জাৰি কৰিছে। গোলাঘাট জিলাৰ বান ক্ষতিগ্ৰস্ত বিভিন্ন স্থানত প্ৰশাসনে চিকিৎসা সাহায্য আৰু পুনৰুদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে। আমাৰ এটাই বাতৰি ইমানতে শেষ হ'ল।